এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ এতিয়াৰ ঘাই ঘাই বাতৰিসমূহ হৈছে, অসম মন্ত্ৰীসভাৰ বৈঠকত ডিব্ৰুগড়ৰ খনিকৰ ষ্টেডিয়াম ৰাজ্যৰ সৰ্ববৃহৎ ষ্টেডিয়ামৰূপে গঢ়ি তোলাৰ লগতে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ, সম্ভাৱ্য বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ ৰাজ্যৰ দুৰ্যোগ প্ৰশমন বিভাগ সাজু বুলি মন্ত্ৰী কেশৱ মহন্তৰ প্ৰকাশ, অপাৰেচন সিন্দুৰৰ সফলতা আৰু দেশৰ বীৰ সৈনিকসকলৰ বীৰগাথা প্ৰচাৰৰ আকাশবাণীৰ শৃংখলাত আজি শোণিতপুৰ জিলাৰ অৱসৰপ্ৰাপ্ত নায়েব সুবেদাৰ টিকেন্দ্ৰ দাহালৰ অভিমত, ভাৰতীয় সাহিত্যিক তথা কানাড়া ভাষাৰ গল্পকাৰ বানু মুস্তাকলৈ এই বছৰৰ সন্মানীয় বুকাৰ বঁটা, আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি মুম্বাই ইণ্ডিয়ানছ দিল্লী কেপিটেলছৰ বিৰুদ্ধে অৱতীৰ্ণ। বাতৰিৰ সৈতে এয়া মই জিন্তিৰাণী ডেকা আৰু মোৰ সৈতে আছে অৰুণিমা গোস্বামী। দেৰগাঁৱৰ লাচিত বৰফুকন আৰক্ষী একাডেমীত আজি পুৱাৰ ভাগতে ৰাজ্য চৰকাৰৰ মন্ত্ৰীসভাৰ এখন বৈঠক অনুষ্ঠিত হয়। বৈঠকৰ সিদ্ধান্তৰ বিষয়ে সাংবাদিকৰ আগত প্ৰকাশ কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয় যে ৰাজ্যত সংগীত উৎসৱ, পৰ্যটন, অৰ্থনীতি গঢ়াৰ বাবে উন্নতমানৰ সংগীতানুষ্ঠান আয়োজনৰ স্থানসমূহ বিশ্বমানৰ পোহৰ আৰু শব্দ প্ৰযুক্তিৰ সৈতে বিকশাই তুলিবলৈ আজিৰ বৈঠকে সিদ্ধান্ত গ্ৰহণ কৰে। ৰাজ্যৰ সৌৰশক্তি উৎপাদনৰ সম্ভাৱনাক সম্পূৰ্ণৰূপে ব্যৱহাৰ কৰিবলৈ অসম সৌৰশক্তি উৎপাদন প্ৰচাৰ নীতি 2025ত মন্ত্ৰীসভাই অনুমোদন জনাইছে। সেই অনুসৰি 2030 চনৰ ভিতৰত 3,500 মেগাৱাট সৌৰশক্তি উৎপাদন তথা ৰাজ্যত ব্যক্তিগত আৰু ৰাজহুৱা বিনিয়োগক আকৰ্ষণ কৰি প্ৰায় 15,000 নিয়োগ সৃষ্টি কৰাৰ লক্ষ্য লোৱা হৈছে। আজিৰ বৈঠকতে লাচিত বৰফুকন আৰক্ষী একাডেমীৰ উন্নয়নৰ দ্বিতীয় পৰ্যায়ৰ বাবে 229,41,00,000 টকা ব্যয়ৰ প্ৰশাসনিক অনুমোদন জনায়। দুবছৰৰ ভিতৰত দ্বিতীয় পৰ্যায়ৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰাৰ লক্ষ্য লোৱা হৈছে। ডিব্ৰুগড়ক দ্বিতীয় ৰাজধানীৰ ৰূপ দিয়াৰ বাবে চহৰখনত নতুন বিধায়িনী পৰিসৰ আৰু বিধায়ক আৱাস নিৰ্মাণৰ বাবে মন্ত্ৰীসভাই 284,03,00,000 টকা আবণ্টনত অনুমোদন জনায়। আজিৰ বৈঠকত মন্ত্ৰীসভাই ডিব্ৰুগড়ৰ খনিকৰ ষ্টেডিয়ামৰ আসনৰ সংখ্যা 5,000ৰ পৰা 35,000লৈ বৃদ্ধি কৰি ইয়াক ৰাজ্যৰ সৰ্ববৃহৎ ষ্টেডিয়ামৰূপে গঢ়ি তোলাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে। খনিকৰ ক্ৰীড়া পৰিসৰ উন্নীতকৰণৰ বাবে মন্ত্ৰীসভাই 209,13,00,000 টকাৰ আবণ্টনতো আজি অনুমোদন জনায়। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সংযোজনৰ অধীনত 47,306 হেক্টৰ অঞ্চলৰ চূড়ান্ত অধিসূচনা প্ৰস্তাৱত মন্ত্ৰীসভাই অনুমোদন জনায়। এই সম্প্ৰসাৰণৰ অধীনত গোপাল জাৰণী, গুণাইটাপু, থুটেচাপৰি, জবৰে, বালিগাঁও, বিশ্বনাথ ঘাট, উমাদুমণি, গাখীৰখাইটি, শিলঘাট আৰু হাতীমুৰা গাঁওসমূহ অন্তৰ্ভুক্তিৰ আওতাৰ বাহিৰত ৰখা হৈছে। আজিৰ বৈঠকৰ সিদ্ধান্ত অনুসৰি অসম চাহ কোম্পানী লিমিটেডৰ চাহ শ্ৰমিকৰ বাবে অহা 1 অক্টোবৰৰ পৰা দৈনিক মজুৰি 220 টকাৰ পৰা 250 টকালৈ বৃদ্ধি কৰাৰ কথা মুখ্যমন্ত্ৰী ডঃ শৰ্মাই ঘোষণা কৰে।
চাহ বাগানৰ শ্ৰমিকসকলৰ যিটো মজুৰি 250 টকা প্ৰতিদিনত হ'ব লাগে, কিন্তু এটিচিএল অসম চাহ বাগিচাৰ গাৰ্ডেনসমূহক আমি 220 টকা দি আছো। 1 অক্টোবৰৰ পৰা আমি অল যিমানখিনি অসম চাহ নিগমৰ বাগিচা আমি বৰ্তমান চলাই আছো সকলোতে 250 টকা যিটো নটিফাইড ৱেজ আমি 1 অক্টোবৰৰ পৰা দিবৰ বাবে সিদ্ধান্ত লৈছো।
সম্ভাৱ্য বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ ৰাজ্যৰ দুৰ্যোগ প্ৰশমন বিভাগ সাজু হৈছে বুলি দুৰ্যোগ প্ৰশমন বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই প্ৰকাশ কৰিছে। তেওঁ কয় যে ইতিমধ্যে SDRF, NDRF আৰু জিলা আয়ুক্তসকলক ইয়াৰ বাবে যাৱতীয় নিৰ্দেশ দিয়া হৈছে। বানৰ সময়ত যোগাযোগৰ বাবে নিয়ন্ত্ৰণ কক্ষ মুকলি কৰাৰ লগতে জিলা আৰু ৰাজ্যিক পৰ্যায়ত প্ৰাৰম্ভিক কাম কাজসমূহৰ বাবেও ইতিমধ্যে আলোচনা হৈছে। বানৰ বাবে সৃষ্টি হ'ব পৰা যিকোনো পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ 35খন জিলা আৰু 29খন উপজিলাৰ বাবে ৰাজ্যৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থা বিভাগে আগতীয়াকৈ 100 কোটি টকা মোকলাই দিছে বুলিও মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। অপাৰেচন সিন্দুৰ আৰু ইয়াৰ পৰৱৰ্তী দিনকেইটাত সেনাবাহিনীয়ে লাভ কৰা সফলতাৰ পটভূমিত দেশৰ হকে অপৰিসীম সাহসেৰে যুঁজ দিয়া ৰাজ্যখনৰ প্ৰাক্তন সৈনিক, তেওঁলোকৰ পৰিয়াল আৰু সমাজৰ নেতৃস্থানীয় লোকৰ মতামত প্ৰচাৰৰ শৃংখলাত আজি আমি লগ পোৱা হওক শোণিতপুৰ জিলাৰ অৱসৰপ্ৰাপ্ত নায়েব সুবেদাৰ টিকেন্দ্ৰ দাহালক। 2005 চনৰ পৰা 2022 চনলৈকে সেনাবাহিনীত কৰ্মৰত দাহালে জম্মু কাশ্মীৰৰ ৰক্ষক অভিযানকে ধৰি কেইবাটাও অভিযানৰ অভিজ্ঞতা লাভ কৰিছিল। অৱসৰপ্ৰাপ্ত সেনা জোৱানগৰাকীয়ে তেওঁৰ অভিজ্ঞতা আৰু অপাৰেচন সিন্দুৰৰ কাৰ্যকৰিতা সন্দৰ্ভত আমাৰ শোণিতপুৰৰ সংবাদদাতা ৰজত ভৰদ্বাজৰ আগত এই মত ব্যক্ত কৰে।
নমস্কাৰ, মই এম এছ চি পি নায়ুচুদা টিকেন্দ্ৰ দাহাল, এজন পূৰ্ব সৈনিক হওঁ। 2005ৰ পৰা 2022লৈকে মই ভাৰতীয় সেনাৰ ৰেজিমেণ্ট অফ আৰ্টিলাৰীত কৰ্মৰত আছিলো। মই কৰ্মৰ সময়ত জে এন কেৰ অপাৰেচন ৰক্ষকৰ সময়ত কেৰন ছেক্টৰত পষ্টেড আছিলো। মই মোৰ এক্সপেৰিয়েঞ্চৰ ফালৰ পৰা অপাৰেচন সিন্ধুৰ বিষয়ে কিছু কথা কব বিচাৰো। ভাৰতীয় সেনাই নিজৰ লিডাৰশ্বিপ কোৱালিটিৰ পৰিচয় দি অপাৰেচন সিন্ধুৰ ছাকচেছফুলি লঞ্চ কৰিলে। ভাৰতীয় সেনাই পাকিস্তানৰ ভিতৰত পিন পইণ্টেড ফায়াৰ কৰিলে আৰু লগতে পাকিস্তানৰ ফালৰ পৰা অহা যিবিলাক মিছাইল আছিল, ড্ৰোন আছিল, সেইবিলাক ভাৰততে নিৰ্মিত আকাশ তীৰ এয়াৰ ডিফেন্স ছিষ্টেমৰ ব্যৱহাৰ কৰি পেলাই ধ্বস্ত কৰি দিলে। নিজৰ দেশতে নিৰ্মিত ইণ্ডিজিনিয়াছ এয়াৰ ডিফেন্স ছিষ্টেম আৰু পাকিস্তানৰ ভিতৰত গৈ পেলাই পিন পইণ্টেড ফায়াৰ ভাৰতে কেৱল নিজৰ সাহস বা টেকনলজিৰে নহয় অথচ নিজৰ লিডাৰশ্বিপ কোৱালিটিও দেখালে। ভাৰতীয় সেনাই যদি ইচ্ছা কৰিলে হয় পাকিস্তানক ছাৰ খাৰ কৰি দিব পাৰিলে হয় 24 ঘণ্টাৰ ভিতৰতে, কিন্তু ভাৰতে নিৰীহ মানুহৰ ওপৰত অত্যাচাৰ নকৰে। সেইকাৰণে ভাৰতৰ এইটো লিডাৰশ্বিপ কোৱালিটি হয়, ভাৰতে যিখিনি কৰিব লাগিছিল, যিখিনি দেখাব লাগিছিল, পিন পইণ্টেড ফায়াৰ কৰি পাকিস্তানৰ ভিতৰত দেখাই দিলে। আৰু অনাগত দিনত যদি পাকিস্তানে এনেধৰণৰ দুখ সাহস কৰে তেতিয়াহলে কি কৰাচী, কি ইছলামাবাদ, গোটেইখিনি ভাৰতৰ পিন পইণ্টেড ফায়াৰত নষ্ট হৈ যাব। সেই কথা পাকিস্তানে বুজি পাইছে, সেইকাৰণে চিজ ফায়াৰ কৰিছে। আপোনালোক ভাৰতবাসী হিচাপে নিশ্চিন্ত থাকক, ভাৰতৰ সবল সেনাৰ ৰক্ষণাবেক্ষণত আপোনালোক আছে, গতিকে এই কথাৰ গৌৰৱ অনুভৱ কৰক। পূৰ্ব সৈনিক হিচাপে মই নিজে নিজৰ বুকু ভিন্দাই কব পাৰো যে আমি ভাৰতৰ শক্তিশালী সেনাৰ ৰক্ষণাবেক্ষণত আছো। আমি শত্ৰুপক্ষৰ প্ৰহাৰকো আমি নষ্ট কৰিব পাৰো আৰু শত্ৰুপক্ষৰ ভিতৰত গৈ পেলাই আমি পিন পইণ্টেড ফায়াৰো কৰিব পাৰো। পাকিস্তান হুঁচিয়াৰ, জয় হিন্দ।
শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক অৰুণিমা গোস্বামীৰ পৰা।
ভাৰতীয় সাহিত্যিক তথা কানাড়া ভাষাৰ গল্পকাৰ বানু মুস্তাকলৈ এই বছৰৰ সন্মানীয় বুকাৰ বঁটা আগবঢ়োৱা হৈছে। গল্পকাৰগৰাকীৰ কানাড়া ভাষাৰ গল্প সংকলনৰ ইংৰাজী অনুবাদ হাৰ্ট লেম্পলৈ এই বঁটা আগবঢ়োৱা হৈছে। কন্নড় গল্প সংকলনখন ইংৰাজীলৈ অনুবাদ কৰা দীপা বস্তিকো বিশিষ্ট গল্পকাৰগৰাকীৰ সৈতে এই বঁটা আগবঢ়োৱা হৈছে। উল্লেখযোগ্য যে বানু মস্তাক এই বঁটা লাভ কৰা প্ৰথমগৰাকী কন্নড় সাহিত্যিক হিচাপে পৰিগণিত হৈছে। কালি লণ্ডনত আয়োজিত অনুষ্ঠানত এই বঁটা প্ৰদান কৰা হয়। 12টা গল্পৰ সংকলনখনত গল্পকাৰগৰাকীয়ে বিগত 30 বছৰত ৰচনা কৰা নিৰ্বাচিত গল্পসমূহ সন্নিৱিষ্ট হৈছে। কৰ্ণাটকৰ ইছলাম ধৰ্মাৱলম্বী মহিলাৰ জীৱনশৈলীক উপজীৱ্য হিচাপে লৈ সংকলনখনৰ সৰহসংখ্যক গল্প ৰচনা কৰা হৈছে। গল্প সংকলনখনে বিশ্বৰ ভিন্ন প্ৰান্তৰ আন 5গৰাকী খ্যাতনামা সাহিত্যিকৰ ৰচনাৰ অনুমোদিত তালিকাৰ পৰা বাছনি লাভ কৰি এই বঁটা লাভ কৰে। ইপিনে ইংৰাজী অনুবাদকৰ বাবে বুকাৰ বঁটা লাভ কৰা দীপা বস্তি প্ৰথমগৰাকী ভাৰতীয় অনুবাদক হিচাপে পৰিগণিত হৈছে। আজি আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস। ৰাষ্ট্ৰসংঘৰ উদ্যোগত প্ৰতিবছৰে 21 মে'ৰ দিনা এই দিৱস পালন কৰা হয়। উল্লেখযোগ্য যে অসমৰ চাহ উদ্যোগে ইতিমধ্যে 200 বছৰীয়া যাত্ৰা সম্পূৰ্ণ কৰিছে। দেশৰ মুঠ চাহ উৎপাদনৰ ভিতৰত অসমৰ অংশ হৈছে 54%। শেহতীয়াকৈ ক্ষুদ্ৰ চাহ উদ্যোগে অসমৰ অৰ্থনীতিলৈ প্ৰভূত বৰঙণি আগবঢ়াইছে। উন্নত পদ্ধতিৰে চাহ খেতি কৰি এনে ক্ষুদ্ৰ খেতিয়কসকলে বজাৰত কেঁচা পাতৰ উচিত মূল্য পাবলৈ সমৰ্থ হৈছে। ৰাজ্যখনৰ বিভিন্ন স্থানত আজি এই দিৱস উপলক্ষে ভালেমান কাৰ্যসূচীৰ আয়োজন কৰা হয়। চাহ নগৰীৰূপে পৰিচিত তিনিচুকীয়া জিলাৰ ডুমডুমাত আজি আছাম ব্ৰডলিফ টি এছ'চিয়েচনৰ উদ্যোগত এখন ভ্ৰাম্যমান চাহ বিপণী আৰম্ভ কৰা হয়। ডুমডুমা সমজিলা আয়ুক্তই এই ভ্ৰাম্যমান বিপণীখন আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে। ভাৰতীয় টি বোৰ্ডৰ উদ্যোগত আজি গুৱাহাটী চাহ নিলাম কেন্দ্ৰত অসমত চাহ উদ্যোগৰ সমস্যা আৰু ভৱিষ্যৎ সন্দৰ্ভত এখন মনোজ্ঞ আলোচনা চক্ৰ অনুষ্ঠিত হয়। এই আলোচনা চক্ৰৰ অন্যতম সমল ব্যক্তি নগাঁও জিলাৰ শিক্ষিত চাহ খেতিয়ক সঞ্জীৱ বৰা। ভাৰতীয় চাহ বোৰ্ডৰ দ্বাৰা পুৰস্কৃত এই চাহ খেতিয়কজনে আমাৰ বিশেষ সংবাদদাতা ৰাজীৱ লোচন বৰঠাকুৰৰ আগত চাহ উদ্যোগ সম্পৰ্কত এনেদৰে মন্তব্য কৰে।
এটা অভিযোগ শুনা যায় যে ক্ষুদ্ৰ চাহ খেতিয়কে তেওঁলোকৰ কেঁচা চাহপাতৰ উচিত মূল্য নাপায়, কিন্তু আজি আপুনি বহু বছৰ ধৰি উচিত মূল্য পাই আহিছে, ইয়াৰ ৰহস্যটো কি?
ৰহস্যটো বেলেগ নাই, আমাৰ মতটোৱে হ'ল যে মেক কোৱালিটি এ হেবিট। আমি প্ৰথমৰ পৰাই কোৱালিটি বনাই আহিছো, মানে ভাল চাহপাত বনাই আহিছো। ভাল চাহপাতৰ সদায় দাম আছে, গতিকে ভাল চাহপাত বনোৱাৰ বাহিৰে মানৰ গত্যন্তৰ নাই। যিহেতুকে চাহটো অসমৰ যেনেকে মান সন্মান, এই সন্মানটো লাহে লাহে কিছু আগতকে মান পৰিছে। মান পৰাৰ এটাই কাৰণ, সেইটো হৈছে উন্নত মানদণ্ডৰ কেঁচা পাতটো বনোৱা নহয়, যাৰ পৰা চাহপাত উৎপাদন হলে চাহপাতৰ মানদণ্ড কমে সেইটোৱে আমাৰ অসমত কিছু সন্মান লাভ কৰিছো বুলি ভাবিছো। গতিকে আমি সকলোৱে চেষ্টা কৰিছো আমি যে ভাল চাহপাত বনাম, ভাল কোৱালিটি বনাম, ভাল ৰেট পাম।
আপুনি কেতিয়াৰ পৰা চাহপাতৰ উৎপাদনত ব্ৰতী হল?
1998 চনতে প্ৰথম চাহ পুলি লগাইছো আৰু উৎপাদন বুলি ক'লে 2000 চনৰ পৰা উৎপাদন কৰি আহিছো। আৰু 2000 চনৰ পৰা 2005 চনলৈ কিছু সংঘাত কৰিলো, কিন্তু 2005 চনৰ পৰা আমি ভাল কোৱালিটি চাহ বনাই আহিছো। মূল্যৰ ক্ষেত্ৰত কোনোদিন হাহাকাৰ কৰিবলগীয়া হোৱা নাই, উচিত মূল্য পাই আহিছো 2005 চনৰ পৰা ষ্টিল এতিয়া 2025 চনলৈকে। মোৰ ব্যক্তিগতভাৱে মোৰ 40 বিঘা মাটিত আছে, মোৰ কৰ্মচাৰী হিচাপত ক'বলৈ গ'লে 20 জনমান আছে। তাৰোপৰি আমি যিটো সংগঠন কৰি আছো সেউজুলি ফেডাৰেশ্যন বুলি, এইটো এটা ফাৰ্মাৰ পৰিচয় কোম্পানী, আমি ইতিমধ্যে আমি বনাইছো। তাত আমাৰ মুঠতে 50 জন সদস্যই মানে 50খন ক্ষুদ্ৰ চাহ বাগিছে আমাৰ ভাল পাত উৎপাদন কৰি আছে। চাহ বোৰ্ডৰ পৰা আমি যোৱা বছৰ এৱাৰ্ড পাইছো, তাৰ আগতো আমি বিভিন্ন ধৰণৰ এৱাৰ্ড পাইছো। ফাইনেন্সিয়েলিও তেওঁলোকৰ পৰা আমি বিভিন্ন সুবিধা পাইছো। যেতিয়া আমাক টি বোৰ্ডে বা বিভিন্ন সংগঠনে আজিকালি আমাক গাইড কৰে যে এইবোৰ ঔষধ মাৰিব নালাগে, মানুহবিলাকো জনা হল যে এইকেইটা বস্তু আমি নামাৰো। তাৰ লগে লগে কীটনাশকটো মানে নিয়ন্ত্ৰণলৈ আহিলে যে বেয়া কীটনাশক মাৰিব নালাগে। সেই এৱাৰনেছটো আমাক আনিব লাগিব। এৱাৰনেছ নানিলে এতিয়াও মানুহে মাৰি থাকিব। গতিকে আমি কেতিয়াও মানে অপকাৰী কৃষকসকল মানে আমাৰ শৰীৰত ক্ষতি কৰিব পাৰে তেনেকুৱা ধৰণৰ আমি কীটনাশক কেতিয়াও প্ৰয়োগ নকৰো। এতিয়ালৈকে আমি মাটিয়া পাহাৰ টি ফেক্টৰী বুলি এটা ফেক্টৰীত আমি আমাৰ চাহপাতৰ দ্বাৰাই তেওঁলোকে এটা মানদণ্ড ভাল চাহপাত বনায় আৰু টি অক্সন চেণ্টাৰ গুৱাহাটীত তেওঁলোকে এটা উন্নত মানে ভাল ৰেট পাবলৈ সক্ষম হৈছে অকল আমাৰ সহযোগত। যিহেতুকে আমি তেওঁলোকক ভাল চাহপাত দিওঁ, তেওঁলোকে ভাল অক্সনৰ ৰেট পায় আৰু ৰেট পোৱাৰ বিনিময়ত তেওঁলোকে আমাকো ভাল দাম দিয়ে।
আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস উপলক্ষে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অসমৰ চাহ উদ্যোগক উজ্জীৱিত কৰা প্ৰতিগৰাকী ব্যক্তিক অভিনন্দন আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছে। নগাঁও জিলাৰ হৈবৰগাঁও ৰেল ষ্টেচনৰ লগতে দেশৰ মুঠ 103টা ৰেল ষ্টেচনক কাইলৈ অমৃত ভাৰত ষ্টেচনলৈ উন্নীত কৰা হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰ্চুৱেল ব্যৱস্থাৰে ষ্টেচনকেইটা মুকলি কৰিব। এই উপলক্ষে কাইলৈ হৈবৰগাঁও ৰেল ষ্টেচনত আয়োজিত অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই অংশগ্ৰহণ কৰিব। অনলাইন ট্ৰেডিঙৰ নামত বিত্তীয় অনিয়মত লিপ্ত হোৱাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা অভিনেত্ৰী চুমি বৰাৰ জামিন আজি গুৱাহাটী উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰে। ডিব্ৰুগড়ৰ বৰবৰুৱা থানাত ৰুজু হৈ থকা গোচৰত অভিনেত্ৰীগৰাকীয়ে জামিন লাভ কৰে। প্ৰায় 8 মাহ ধৰি অভিনেত্ৰীগৰাকী কাৰাগাৰত আছিল। অৱশ্যে জামিন লাভ কৰিলেও কাইলৈহে চুমি বৰাই কাৰাগাৰৰ পৰা মুকলি হোৱাৰ সম্ভাৱনা আছে। উল্লেখযোগ্য যে অনুৰূপ গোচৰত অভিযুক্ত বিশাল ফুকন আৰু তাৰ্কিক বৰাই ইতিপূৰ্বে জামিন লাভ কৰিছে।
বিশেষ ন্যায়াধীশৰ আদালতে উৎকোচ লোৱাৰ গোচৰত নুনমাটি থানাৰ পূৰ্বৰ সহকাৰী উপ পৰিদৰ্শক প্ৰীতিশ গুপ্তাক আজি 4 বছৰৰ সশ্ৰম কাৰাদণ্ড আৰু 5,000 টকাৰ জৰিমনা বিহিছে। 2016 চনৰ 21 অক্টোবৰত এজন লোকৰ পৰা 5,000 টকাৰ উৎকোচ লোৱা অৱস্থাত দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাই সহকাৰী উপ পৰিদৰ্শক প্ৰীতিশ গুপ্তাক হাতেলোতে গ্ৰেপ্তাৰ কৰিছিল। এই সন্দৰ্ভত ৰুজু হোৱা গোচৰৰ আজি বিশেষ ন্যায়াধীশৰ আদালতে গুপ্তাক দোষী সাব্যস্ত কৰে। প্ৰকৃতি সংৰক্ষণ আৰু নাৰী সবলীকৰণৰ এক যুগান্তকাৰী সমন্বয়েৰে শিলচৰ চহৰত আজিৰ পৰা উইমেন ফৰ 30 শীৰ্ষক এক অভিনৱ সেউজ অভিযান আৰম্ভ হৈছে। কেন্দ্ৰীয় গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়ৰ পৰিকল্পনাৰ অধীনত অটল মিছন ফৰ ৰিজুভেনেশ্যন এণ্ড আৰ্বান ট্ৰান্সফৰ্মেশ্যন আৰু ৰাষ্ট্ৰীয় নগৰীয়া জীৱিকা অভিযানৰ যৌথ প্ৰচেষ্টাত শিলচৰ চহৰত এই কাৰ্যসূচী অনুষ্ঠিত হয়। কাৰ্যসূচীৰ আৰম্ভণিতে নগৰীয়া স্থানীয় সংস্থা আৰু আত্মসহায়ক গোটৰ সদস্যসকলে কাছাৰ মহাবিদ্যালয়ৰ কাষত গছপুলি ৰোপণৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে। এই অঞ্চলৰ পৰাই পৰিৱেশ সুৰক্ষাৰ এটা দীঘলীয়া যাত্ৰা আৰম্ভ হ'ব, য'ত গছপুলি ৰোপণ আৰু ইয়াৰ ৰক্ষণাবেক্ষণৰ জৰিয়তে চহৰখনৰ পাৰিপাৰ্শ্বিক ভাৰসাম্য পুনৰুদ্ধাৰৰ চেষ্টা কৰা হ'ব। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অগৰাতলী বনাঞ্চলত আজি বন আৰক্ষীৰ গুলীত এটা চোৰাং চিকাৰীৰ মৃত্যু হৈছে। বনাঞ্চলখনৰ দুৱামাৰী বন শিবিৰ এলেকাত চোৰাং চিকাৰীটোৰ মৃতদেহ উদ্ধাৰ হয়। চোৰাং চিকাৰীটোৰ পৰা আৰক্ষীয়ে এটা ৰাইফল উদ্ধাৰ কৰে। ঘটনা সন্দৰ্ভত বন বিভাগ আৰু আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি মুম্বাইৰ ৱাংখেৰে ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত মুম্বাই ইণ্ডিয়ানছ দিল্লী কেপিটেলছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। প্ৰতিযোগিতাত যোৱা নিশা দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত ৰাজস্থান ৰয়েলছে চেন্নাই ছুপাৰ কিংছক 6 উইকেটত পৰাস্ত কৰে। ৰাজস্থানে 188 ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি 17 অভাৰ আৰু 1 বলত 4টা উইকেট হেৰুৱাই নিৰ্ধাৰিত লক্ষ্যত উপনীত হয়। অসম মন্ত্ৰীসভাৰ বৈঠকত ডিব্ৰুগড়ৰ খনিকৰ ষ্টেডিয়াম ৰাজ্যৰ সৰ্ববৃহৎ ষ্টেডিয়ামৰূপে গঢ়ি তোলাৰ লগতে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ। সম্ভাৱ্য বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ ৰাজ্যৰ দুৰ্যোগ প্ৰশমন বিভাগ সাজু বুলি মন্ত্ৰী কেশৱ মহন্তৰ প্ৰকাশ। অপাৰেচন সিন্দুৰৰ সফলতা আৰু দেশৰ বীৰ সৈনিকসকলৰ বীৰগাথা প্ৰচাৰৰ আকাশবাণীৰ শৃংখলাত আজি শোণিতপুৰ জিলাৰ অৱসৰপ্ৰাপ্ত নায়েব সুবেদাৰ টিকেন্দ্ৰ দাহালৰ অভিমত। ভাৰতীয় সাহিত্যিক তথা কানাড়া ভাষাৰ গল্পকাৰ বানু মুস্তাকলৈ এই বছৰৰ সন্মানীয় বুকাৰ বঁটা। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি মুম্বাই ইণ্ডিয়ানছ দিল্লী কেপিটেলছৰ বিৰুদ্ধে অৱতীৰ্ণ। সন্ধিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত।